এয়া আকাশবাণী গুৱাহাটী। সন্ধিয়াৰ আঞ্চলিক বাতৰিৰ ঘাই ঘাই বাতৰিৰ ভিতৰত আছে, হয়বৰ গাঁওকে ধৰি দেশৰ মুঠ 103টা ৰেল ষ্টেচনক ভাৰ্চুৱেল ব্যৱস্থাৰ দ্বাৰা প্ৰধানমন্ত্ৰীৰ অমৃত ষ্টেচনৰূপে উদ্বোধন, অসম লোকসেৱা আয়োগৰ পৰীক্ষা সম্পৰ্কীয় অনিয়মৰ গোচৰত 13গৰাকী নিলম্বিত ৰাজপত্ৰিত বিষয়াৰ আবেদন উচ্চতম ন্যায়ালয়ৰ খাৰিজ, মাজুলীৰ পৰ্যটন ক্ষেত্ৰক সত্ৰৰ উপৰি ভৌগোলিক আৰু পক্ষী পৰ্যটনৰ দিশত উদ্ভাৱনী চিন্তাধাৰাৰে বিকশাই তুলিবলৈ মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসৰ আহ্বান, অপাৰেচন সিন্দুৰৰ সফলতা আৰু দেশৰ সৈনিকসকলৰ বীৰগাথা প্ৰচাৰৰ আকাশবাণীৰ শৃংখলাত আজি কাৰ্বি আংলং জিলাৰ বৰ্ষীয়ান সেনা জোৱান মহিৰাম বেৰ অভিমত, আৰু IPLত আজি আহমেদাবাদত গুজৰাট টাইটানছ লক্ষ্ণৌ ছুপাৰ জায়েণ্টছৰ সন্মুখীন। নমস্কাৰ, বাতৰিৰ সৈতে মই অৰুণিমা গোস্বামী আৰু মোৰ সৈতে আছে পৰিস্মিতা দিহিঙীয়া। এতিয়া শুনক বিতং বাতৰি। নগাঁও জিলাৰ হয়বৰগাঁও ৰেল ষ্টেচনকে ধৰি দেশৰ 18খন ৰাজ্য আৰু কেন্দ্ৰীয়শাসিত অঞ্চলৰ 103টা অমৃত ষ্টেচন আজি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বিকানেৰৰ পৰা ভাৰ্চুৱেল ব্যৱস্থাৰে মুকলি কৰে। এই উপলক্ষে হয়বৰগাঁও অমৃত ষ্টেচনত উত্তৰ পূব সীমান্ত ৰেলৱে আয়োজন কৰা অনুষ্ঠানত ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্য মুখ্য অতিথি হিচাপে উপস্থিত থাকে। ৰাজ্যপালগৰাকীয়ে তেওঁৰ ভাষণত কয় যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দেশৰ 103টা ৰেল ষ্টেচনক অমৃত ভাৰত ষ্টেচন হিচাপে নতুন ৰূপত গঢ় দি ভাৰতীয় ৰেলৰ বিকাশত নতুন মাত্ৰা প্ৰদান কৰিলে। অনুষ্ঠানত বৈদেশিক পৰিক্ৰমা দপ্তৰৰ ৰাজ্যমন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটা, মন্ত্ৰী কেশৱ মহন্ত, নাগালেণ্ডৰ সাংসদ এছ এছ জমীৰ, উত্তৰ পূব সীমান্ত ৰেলৱেৰ মুখ্য মহাপ্ৰবন্ধক চেতন কুমাৰ শ্ৰীবাস্তৱ, প্ৰাক্তন ৰেল ৰাজ্যমন্ত্ৰী ৰাজেন গোহাঁইকে ধৰি কেইবাগৰাকী বিশিষ্ট ব্যক্তি উপস্থিত থাকে। কেন্দ্ৰীয় মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাই অনুষ্ঠানত দিয়া ভাষণত এই ষ্টেচনক উন্নীতকৰণৰ জৰিয়তে বিশ্বমানৰ কৰি গঢ়ি তোলাৰ বাবে প্ৰধানমন্ত্ৰী আৰু কেন্দ্ৰীয় গৃহমন্ত্ৰীক ধন্যবাদ জনায়। সাংবাদিকৰ আগত তেওঁ কয়,
আজি খুব সুন্দৰ লাগিল, আমাৰ প্ৰায় 15 কোটিতকৈ অধিক ধন খৰচ কৰি অন্যান্য প্ৰান্তৰ লগতে আমাৰ হয়বৰ গাঁৱতো আজি এটা অমৃত ভাৰত ৰেলৱে ষ্টেচন প্ৰতিষ্ঠা কৰা হৈছে। ইয়াত খুব সুন্দৰ কথা, আৰু 50টা এনেধৰণৰ ৰেলৱে ষ্টেচন আমাৰ অসমলৈ আহিব, আজি খুব সুন্দৰ লাগিল। আমাৰ
অমৃত ভাৰত ষ্টেচন যোজনাৰ অধীনত 15 কোটি 85 লাখ টকা ব্যয়েৰে আধুনিকীকৰণ কৰা প্ৰায় 138 বছৰ পুৰণি হয়বৰগাঁও ষ্টেচন এতিয়াৰে পৰা যাত্ৰী সেৱাৰ বাবে উৎকৃষ্ট স্থান হৈ পৰিব বুলি আশা কৰা হৈছে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই এই অমৃত ষ্টেচনটো নগাঁও তথা অসমবাসীলৈ উৎসৰ্গা কৰাৰ বাবে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক কৃতজ্ঞতা জ্ঞাপন কৰে। মুখ্যমন্ত্ৰীৰ এটা বাৰ্তাত ঐতিহ্য আৰু সম্পদসমূহক পুনৰুদ্ধাৰ, নবীকৰণ আৰু অত্যাধুনিক কৰাৰ দিশত দ্বৈত ইঞ্জিনৰ চৰকাৰে সদায় বিভিন্ন পদক্ষেপ গ্ৰহণ কৰি আহিছে বুলি উল্লেখ কৰে। উল্লেখযোগ্য যে অমৃত ষ্টেচনসমূহত দুয়োফালৰ পৰা যাত্ৰী প্ৰৱেশৰ সুবিধা, যাত্ৰীৰ বাবে পদসেতু, দিব্যাংগৰ বাবে উপযোগী সা সুবিধা, বিনামূলীয়া ৱাই ফাইৰ সুবিধাৰ লগতে ষ্টেচনসমূহত শ্বপিং মল আৰু ইণ্টাৰনেট কেফেৰ ব্যৱস্থা কৰা হৈছে। তদুপৰি নতুনকৈ নিৰ্মাণ কৰা ষ্টেচনসমূহত স্থানীয় সংস্কৃতি প্ৰতিফলিত হোৱাকৈ বিভিন্ন প্ৰতিকৃতি আৰু আলোকচিত্ৰৰ সমাহাৰ ঘটিছে। অসম লোকসেৱা আয়োগৰ পৰীক্ষা সম্পৰ্কীয় অনিয়মৰ গোচৰত আজি উচ্চতম ন্যায়ালয়ে 13গৰাকী নিলম্বিত ৰাজপত্ৰিত বিষয়াৰ এখন আবেদন খাৰিজ কৰিছে। পৰীক্ষাত অনিয়ম সন্দৰ্ভত বিশেষ তদন্তকাৰী গোটৰ অনুসন্ধান প্ৰক্ৰিয়া আৰু গোটটোৱে দাখিল কৰা পৰিপূৰক অভিযোগনামাক প্ৰত্যাহ্বান জনাই এই বিষয়াকেইগৰাকীয়ে উচ্চতম ন্যায়ালয়ত আবেদন দাখিল কৰিছিল। সৰ্বোচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ এম এম সুন্দৰেশ আৰু ৰাজেশ বিন্দালৰ বিচাৰপীঠে অভিযুক্ত বিষয়াকেইগৰাকীৰ আবেদন খাৰিজ কৰে। ইয়াৰ লগে লগে এই বিষয়াসকল বিচাৰ প্ৰক্ৰিয়াৰ সন্মুখীন হোৱাটো নিশ্চিত হৈছে। উল্লেখযোগ্য যে অসম লোকসেৱা আয়োগৰ পৰীক্ষাত এই 13গৰাকী অভিযুক্ত বিষয়াই নম্বৰ তালিকা পুনৰীক্ষণ নথিত অধিক নম্বৰ যোগ দিয়া বুলি তদন্তত ধৰা পৰিছিল। মাজুলীক পৰ্যটকৰ বাবে অধিক আকৰ্ষণীয় ৰূপত গঢ়ি তুলিবলৈ পৰ্যটন বিভাগে পৰম্পৰাগতভাৱে কৰি অহা কামৰ উপৰি উদ্ভাৱনী চিন্তাধাৰাৰে পদক্ষেপ ল'বলৈ পৰ্যটন মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে আহ্বান জনাইছে। আজি জিলাখনৰ আয়ুক্ত কাৰ্যালয়ত বিভাগটোৰ কাম কাজৰ অগ্ৰগতিৰ বুজ লৈ মন্ত্ৰীগৰাকীয়ে এই কথা প্ৰকাশ কৰে। তেওঁ কয় যে মাজুলীত সত্ৰৰ উপৰি ভৌগোলিক আৰু পক্ষী পৰ্যটনৰ দিশৰ পৰা পৰ্যটকৰ বাবে ভালেমান সমল আছে। এই সমলসমূহৰ উচিত ব্যৱহাৰৰ দ্বাৰা পৰ্যটনৰ সম্ভাৱনাক অধিক শক্তিশালী কৰি তুলিবলৈ তেওঁ পৰামৰ্শ দিয়ে। মন্ত্ৰীগৰাকীয়ে আজি দুপৰীয়া মাজুলীৰ জেংৰাইত স্বদেশ দৰ্শন আঁচনিৰ অধীনত নিৰ্মিত পৰ্যটন প্ৰকল্পটো পৰিদৰ্শন কৰি ইয়াক শীঘ্ৰেই পৰ্যটকৰ বাবে উপযোগী কৰি তুলিবলৈ পৰামৰ্শ দিয়ে। মন্ত্ৰীগৰাকীয়ে পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰো বিভিন্ন আঁচনিৰ কাম কাজ পৰ্যালোচনা কৰে। বৈঠকত মাজুলীৰ বিধায়ক ভুৱন গামৰ লগতে বিভাগীয় বিষয়াসকল উপস্থিত আছিল। বৰপেটা জিলাৰ নিজ চেঙা গাঁৱত আফ্ৰিকান ছোৱাইন ফিভাৰৰ সংক্ৰমণৰ তথ্য লাভ কৰাৰ পাছত জিলা প্ৰশাসনে জিলাখনত গাহৰিৰ সৰবৰাহ আৰু গাহৰি মাংস বিক্ৰী সম্পূৰ্ণৰূপে নিষিদ্ধ কৰিছে। জিলা পশুপালন আৰু পশু চিকিৎসা বিভাগে আজি এই তথ্য নিশ্চিত কৰাৰ পাছতে জিলাখনৰ ভাৰপ্ৰাপ্ত আয়ুক্তই অসম মহামাৰী আইন 2023 অনুসৰি কঠোৰ নিৰ্দেশনা জাৰি কৰে। অৱশ্যে ৰাষ্ট্ৰীয় ঘাইপথেৰে গাহৰিৰ সৰবৰাহ অব্যাহত থাকিব। এই ৰোগৰ সংক্ৰমণ হোৱা অঞ্চলৰ 1 কিলোমিটাৰ ব্যাসাৰ্ধত জনসমাৱেশতো বাধা আৰোপ কৰা হৈছে। বৰপেটাৰ জিলা পশুপালন আৰু পশু চিকিৎসা বিষয়াই প্ৰকাশ কৰা মতে সতৰ্কতামূলক ব্যৱস্থা হিচাপে এই ৰোগৰ সংক্ৰমণ হোৱা নিজ চেঙা গাঁৱৰ পামখনত কাইলৈ গাহৰি নিধন কৰা হ'ব। উল্লেখযোগ্য যে এসপ্তাহ পূৰ্বে জিলাখনৰ গহিয়া গাঁৱৰ এজন লোকৰ পামৰ গাহৰিত আফ্ৰিকান চুৱাইন ফিভাৰৰ সংক্ৰমণ ধৰা পৰাৰ ফলত পামখনৰ ওঠৰটা গাহৰি নিধন কৰা হৈছিল। আপোনালোকে সন্ধিয়াৰ আঞ্চলিক বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। পৰৱৰ্তী বাতৰি শুনক পৰিস্মিতা দিহিঙীয়াৰ পৰা।
অপাৰেচন সিন্দুৰ আৰু ইয়াৰ পৰৱৰ্তী দিনকেইটাত সেনাবাহিনীয়ে লাভ কৰা সফলতাৰ পটভূমিত দেশৰ হকে অপৰিসীম সাহসেৰে যুঁজ দিয়া ৰাজ্যখনৰ প্ৰাক্তন সৈনিক, তেওঁলোকৰ পৰিয়াল আৰু সমাজৰ নেতৃস্থানীয় লোকৰ মতামত প্ৰচাৰৰ শৃংখলাত আজি আমি লগ পাওঁ আহক কাৰ্বি আংলং জিলাৰ মহিৰাম বেগ। 1968 চনত সেনাবাহিনীত জোৱান হিচাপে যোগ দিয়া বেই 1971 চনৰ ভাৰত পাকিস্তান যুদ্ধত অসম ৰেজিমেণ্টৰ পৰা অপৰিসীম সাহসেৰে যুঁজ দিছিল। এই যুদ্ধত প্ৰদৰ্শন কৰা সাহস আৰু কৃতিত্বৰ লগতে অন্যান্য কেইবাটাও প্ৰশংসনীয় কাৰ্যৰ বাবে সেনা জোৱানগৰাকীয়ে 8টা পদক লাভ কৰিবলৈ সমৰ্থ হৈছিল। অৱসৰপ্ৰাপ্ত সেনা জোৱানগৰাকীয়ে তেওঁৰ অভিজ্ঞতা আৰু অপাৰেচন সিন্দুৰৰ কাৰ্যকৰিতা সন্দৰ্ভত আমাৰ ডিফুৰ সংবাদদাতা কাংবুৰা সিংনাৰৰ আগত এই মত ব্যক্ত কৰে।
জুলাই কো হাম আৰ্মি মে ভৰ্তি থা উচকা বাপ শ্বিলং হেপিভেলি চেণ্টাৰ মে হাম ট্ৰেইনিং কিয়া হে ট্ৰেইনিং কৰকে হাম চলে গিয়া শ্ৰীনগৰ 68 ব্ৰিগেড ট্ৰেন্সফাৰ হোৱা হে ওৱা চে 1970 মে ট্ৰেন্সফাৰ হোৱা কাপুৰথালা মে কাপুৰথালা চে হাম লোক পোষ্টিং আয়া উচকা বাপ হাম লোক আটাৰী বৰ্ডাৰ বগা মে থা ওহা মে হাম লোক লড়াই হোনে হন্দে কা সম্ভাৱনা হে বৰকে হাম লোক ওহা মে বৰ্ডাৰ মে গিয়া হে 71 ডিচেম্বৰ কো লড়াই হোৱা তো হাম লোক লড়াই কাটে মে ওহা মে মাৱা বস্তি মে ৰাতে থে ওহা চে হাম লোক পাকিস্তান কা গাঁও মে হাম লোক এক খাৰক বস্তি মে অটেক কৰকে হাম লোক জিতা হাম ইয়া মে বাত বাত কে শুনা হে কি শ্ৰীনগৰ মে হাম জাগা মে পাকিস্তান নে হাম লোক ওপৰ মে হিন্দু লোক বাৰ বাৰ কৰকে খতম কৰায়া হে উচকে লিয়ে মেৰা বহুত দুখ হে ফিৰ ভি হামাৰা আৰ্মি লোক দে হামাৰা অফিচাৰ লোক দে সবকো সুদ বিচাৰ কৰকে আপুনি উচকা বদলা লে দে কে কিয়া হে মে উচকে লিয়ে বহুত খুচি হে আর আমি চাতা হ্যাঁ কি আপলোকে জরুরত পড়ে গিয়া বা কিসি কে জরুরত হ্যাঁ তো যতনা আমার শক্তি হ্যাঁ তাকত হ্যাঁ আমকো আপলোকে সব দে দে গেলে কি আর হ্যাঁ
দক্ষিণ কামৰূপ বন সংমণ্ডলৰ অন্তৰ্গত লোহাৰঘাট বনাঞ্চলৰ অধীনৰ বিভিন্ন অঞ্চলত বনৰীয়া হাতীৰ জাকৰ পৰা ফালৰি কাটি অহা কেইবাটাও হাতীৰ দলে জনাঞ্চলত প্ৰৱেশ কৰি জনসাধাৰণৰ জীৱনৰ প্ৰতি ভাবুকি কঢ়িয়াই অনাৰ পৰিপ্ৰেক্ষিতত কামৰূপৰ জিলা দণ্ডাধীশে ভাৰতীয় ন্যায় সংহিতাৰ অধীনত কেতবোৰ নিষেধাজ্ঞা জাৰি কৰিছে। এই অনুসৰি পলাশবাৰী সমষ্টিৰ অন্তৰ্গত ৰঙামাটি, উৰ্পুত, কল্লপাৰা, মণিয়েৰী, পাৰাকুচি, মাগুৰপাৰা, দোহালী, ভাগৱতীপাৰা, ৰাজাপুখুৰী আদি অঞ্চলত কাইলৈ পুৱা 5 বজালৈকে কাৰ্যকৰী হোৱাকৈ জনসাধাৰণক অনাহকত ঘৰৰ বাহিৰলৈ আহ যাহ কৰা, যান বাহন চলাচল কৰা, হাতী খেদিবলৈ শিল দলিওৱা আৰু ফটকা ফুটোৱা আদি কাৰ্য ভাৰতীয় ন্যায় সংহিতাৰ 163 ধাৰাৰ অধীনত নিষেধ কৰা হৈছে। এগৰাকী সংবাদদাতাই জনোৱা মতে যোৱা শুকুৰবাৰে বনৰীয়া হাতীৰ আক্ৰমণত এজন মধ্যবয়সীয়া লোক নিহত হয়। এই ঘটনাৰ পাছত গাঁওবাসীয়ে হাতী খেদিবলৈ নিজাববীয়াকৈ চেষ্টা চলোৱাৰ ফলত হাতীৰ দলটো বিভ্ৰান্ত হৈ পৰে। বন বিভাগে আজি এই হাতীৰ দলটো পুনৰ বনাঞ্চললৈ খেদি পঠিওৱাৰ বাবে প্ৰয়াস চলাইছে। পলাশবাৰী সমষ্টিৰ বিধায়ক হেমাংগ ঠাকুৰীয়াই আজি এই অঞ্চলসমূহ ভ্ৰমণ কৰি পৰিস্থিতিৰ বুজ লয়। আজি আন্তঃৰাষ্ট্ৰীয় জৈৱ বৈচিত্ৰ দিৱস। জৈৱ বৈচিত্ৰৰ সংৰক্ষণ আৰু এই ক্ষেত্ৰত জনসাধাৰণক সজাগ আৰু শিক্ষিত কৰাৰ লক্ষ্যৰে প্ৰতিবছৰে আজিৰ দিনটো জৈৱ বৈচিত্ৰ দিৱস হিচাপে পালন কৰি অহা হৈছে। এই বছৰৰ এই দিৱসৰ বিষয়বস্তু হৈছে প্ৰকৃতিৰ সৈতে সমন্বয় আৰু বহনক্ষম উন্নয়ন। জৈৱ বৈচিত্ৰৰ ক্ষেত্ৰত চহকী অসমৰ ৰাষ্ট্ৰীয় উদ্যান, বন্যপ্ৰাণী অভয়াৰণ্য, বনাঞ্চল আদিয়ে ৰাজ্যখনৰ জৈৱ বৈচিত্ৰৰ প্ৰতিপালন আৰু সংৰক্ষণৰ দিশত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই আন্তঃৰাষ্ট্ৰীয় জৈৱ বৈচিত্ৰ দিৱসৰ ক্ষণত এই ক্ষেত্ৰত নিষ্ঠাৰে কাম কৰি অহা ব্যক্তি তথা অনুষ্ঠানসমূহলৈ কৃতজ্ঞতা জ্ঞাপন কৰিছে। নাবাৰ্ডৰ উদ্যোগত আৰু ৰাজ্য চৰকাৰৰ সামাজিক বনানীকৰণ বিভাগ তথা স্বেচ্ছাসেৱী সংগঠন এনি কাৰ্ডৰ সহযোগত আজি পথৰুঘাটৰ কৃষক শ্বহীদ উদ্যানত আন্তঃৰাষ্ট্ৰীয় সমবায় বৰ্ষৰ লগত সংগতি ৰাখি এক পীৰ মাকে নাম শীৰ্ষক কাৰ্যসূচী ৰূপায়ণ কৰা হয়। এই কাৰ্যসূচীৰ অধীনত উদ্যানখনত 100 জোপা গছপুলি ৰোপণ কৰা হয়। অনুষ্ঠানত নাবাৰ্ডৰ দৰং ওদালগুৰি জিলাৰ সহকাৰী মহাপ্ৰবন্ধক, পথৰুঘাট ৰাজহ চক্ৰ বিষয়াকে ধৰি সমবায় বিভাগৰ কেইবাগৰাকীও বিষয়া উপস্থিত থাকে। প্ৰায় 14 বিঘা ভূমিজুৰি থকা এই কৃষক শ্বহীদ বাকৰিত ৰোপণ কৰা গছপুলিসমূহৰ সংৰক্ষণৰ কৰাৰ লগতে পানী যোগানৰ বাবে প্লাষ্টিকৰ পেলনীয়া বটল পুনৰ ব্যৱহাৰ কৰাৰ কৌশল প্ৰথমবাৰৰ বাবে প্ৰয়োগ কৰা হৈছে বুলি মংগলদৈৰ পৰা আমাৰ দৰং জিলাৰ সংবাদদাতাই প্ৰকাশ কৰিছে। অৰুণিমা গোস্বামীৰ পৰা।
ৰাজ্যৰ বিভিন্ন প্ৰান্তত বিজেপিৰ তিৰংগ যাত্ৰা অব্যাহত আছে। মৰিগাঁৱৰ জাগীৰোডত উলিওৱা তিৰংগ যাত্ৰাত আজি বহু সংখ্যক লোকে অংশগ্ৰহণ কৰে। সেনাবাহিনীৰ পৰাক্ৰম আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নিৰ্ণায়ক নেতৃত্বৰ প্ৰতি কৃতজ্ঞতা প্ৰকাশৰ অংশ হিচাপে উলিওৱা এই তিৰংগ যাত্ৰাত মন্ত্ৰী পীযুষ হাজৰিকা, বিধায়ক ৰমাকান্ত দেউৰীৰ উপৰি বিজেপিৰ মৰিগাঁও জিলাৰ সভাপতি তথা দলৰ কাৰ্যকৰ্তাসকলে অংশগ্ৰহণ কৰে। মন্ত্ৰী হাজৰিকাই দেশ মাতৃৰ সুৰক্ষা আৰু সেৱাৰ এই যাত্ৰাত ৰাষ্ট্ৰীয় পতাকাখনে প্ৰতিগৰাকী ভাৰতীয়ক সদায় একতাৰ দোলেৰে বান্ধি ৰাখিব বুলি উল্লেখ কৰে।
আমি সকলোৱে জানো আজিৰ পৰা অলপ দিনৰ আগতে পাকিস্তানৰ পৰা সন্ত্ৰাসবাদী আহি আমাৰ ভাৰতবৰ্ষৰ পেহেলগামত 26 নিৰীহ ব্যক্তিক হত্যা কৰিছিল। তাৰ প্ৰতিশোধ আমি ভাৰতীয় সৈন্যই নৰেন্দ্ৰ মোদী ডাঙৰীয়া নেতৃত্বত লৈছিলোঁ। আমি একেদিনাই মাত্ৰ 22 মিনিটৰ ভিতৰত পাকিস্তানৰ 9টা সন্ত্ৰাসবাদীৰ ঘাটি চূৰ্ণ বিচূৰ্ণ কৰি দিবলৈ সক্ষম হৈছিলোঁ। 100তকৈ ওপৰত সন্ত্ৰাসবাদীক আমি নিহত কৰিবলৈ আমি সক্ষম হৈছিলোঁ। গতিকে এই যুদ্ধত আমাৰ জয় হৈছিলে। এই জয়ৰ কাৰণে সমগ্ৰ ভাৰতবৰ্ষৰ জনসাধাৰণে তিৰংগা যাত্ৰাৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰিছে। আজি আমি মৰিগাঁও জিলা ভাৰতীয় জনতা পাৰ্টীয়ে এই কাৰ্যসূচীত অংশগ্ৰহণ কৰিছো আৰু সকলোকে এই কাৰ্যসূচীত অংশগ্ৰহণ কৰাৰ বাবে ধন্যবাদ জ্ঞাপন কৰিছো।
নগাঁও জিলাত নাগৰিক সমাজ নগাঁও জিলা সমিতিৰ উদ্যোগত আজি বিয়লি নেহৰুবালিৰ পৰা তিৰংগ যাত্ৰাৰ কাৰ্যসূচী অনুষ্ঠিত হয়। নগাঁৱৰ বিধায়ক ৰূপক শৰ্মাৰ নেতৃত্বত আৰম্ভ হোৱা এই যাত্ৰাত শতাধিক লোকে অংশ লৈ হাতে হাতে ৰাষ্ট্ৰীয় পতাকা লৈ দেশ মাতৃৰ হকে শ্লোগান দিয়ে। গোলাঘাট জিলাত উলিওৱা তিৰংগ যাত্ৰাত বিজেপিৰ ৰাজ্যিক সভাপতি দিলীপ শইকীয়া, মন্ত্ৰী অজন্তা নেওগ, সাংসদ কামাখ্যা প্ৰসাদ দাসাকে ধৰি সৰুপথাৰ আৰু খুমটাই সমষ্টিৰ বিধায়ক দুগৰাকীয়েও অংশগ্ৰহণ কৰে। ৰাজ্যিক সভাপতিগৰাকীয়ে তিৰংগ যাত্ৰাত অংশ লোৱাৰ সুযোগতে বীৰাংগনা সতী সাধনী কলাক্ষেত্ৰত আয়োজিত এখন সভাত অংশ লৈ জিলাখনৰ নৱনিৰ্বাচিত পঞ্চায়ত প্ৰতিনিধিসকলক সম্বৰ্ধনা জনায়। বজালী জিলাত আজি স্বাভিমানী বজালী সমাজৰ উদ্যোগত পাঠশালাৰ ভগৱতী ক্ষেত্ৰৰ পৰা তিৰংগ যাত্ৰা উলিওৱা হয়। শতাধিক লোকে এই যাত্ৰাত হাতে হাতে তিৰংগ পতাকা লৈ দেশপ্ৰেমমূলক শ্লোগান, ধ্বনি আৰু সংগীতেৰে জনসাধাৰণক উদ্বুদ্ধ কৰে। নগৰখনৰ কেইবাটাও ৱাৰ্ড পৰিভ্ৰমণ কৰি উলিওৱা তিৰংগ যাত্ৰা শক্তিমন্ত্ৰী প্ৰশান্ত ফুকনে নেতৃত্ব দিয়ে। হোজাই জিলাৰ লংকাত 1 নম্বৰ ৰেলগেটৰ ওপৰত নিৰ্মীয়মান উৰণসেতুৰ কাম অতি লেহেমীয়া গতিত হৈ থকা কাৰ্যৰ বিৰোধিতা কৰি অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদে আজি প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে। অঞ্চলটোৰ ৰাইজেও এই কাৰ্যসূচীত অংশ লয়। প্ৰতিবাদী জনসাধাৰণে বহু সময় ধৰি পথ অৱৰোধ কৰি ৰখাত ৰেলপথৰ দুয়োকাষে বহুসংখ্যক বাহন আবদ্ধ হৈ পৰে। প্ৰতিবাদকাৰীসকলে জিলা আয়ুক্তই এমাহৰ ভিতৰত এই সমস্যা সমাধান কৰাৰ প্ৰতিশ্ৰুতি নিদিয়া পৰ্যন্ত পথ অৱৰোধ কাৰ্যসূচী অব্যাহত থাকিব বুলি দাবী কৰে। টাইৱানৰ টাইপে চহৰত অনুষ্ঠিত বিশ্ব মাষ্টাৰ্ছ গেমছৰ ডিছকাছ থ্ৰ' প্ৰতিযোগিতাত কোকৰাঝাৰৰ নীলা বসুমতাৰীয়ে সোণৰ পদক অৰ্জন কৰি দেশলৈ গৌৰৱ কঢ়িয়াই আনিছে। ইয়াৰ পূৰ্বে নীলাই এই আন্তঃৰাষ্ট্ৰীয় ক্ৰীড়া প্ৰতিযোগিতাত শ্বটপুট দলিয়াই ব্ৰঞ্জৰ পদক অৰ্জন কৰিছিল। প্ৰতিযোগিতাৰ ট্ৰিপল জাম্পত তিনিচুকীয়াৰ গীতাঞ্জলি বৰাই ৰূপৰ পদক লাভ কৰিবলৈ সমৰ্থ হয়। IPL ক্ৰিকেট প্ৰতিযোগিতাত আজি আহমেদাবাদৰ নৰেন্দ্ৰ মোদী ষ্টেডিয়ামত হ'বলগীয়া এখন খেলত গুজৰাট টাইটানছ লক্ষ্ণৌ ছুপাৰ জায়েণ্টছৰ সন্মুখীন হ'ব। খেলখন সন্ধিয়া 7:30 বজাত আৰম্ভ হ'ব। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিকেইটা পুনৰবাৰ। হয়বৰ গাঁওকে ধৰি দেশৰ মুঠ 103টা ৰেল ষ্টেচনক ভাৰ্চুৱেল ব্যৱস্থাৰ দ্বাৰা প্ৰধানমন্ত্ৰীৰ অমৃত ষ্টেচনৰূপে উদ্বোধন। অসম লোকসেৱা আয়োগৰ পৰীক্ষা সম্পৰ্কীয় অনিয়মৰ গোচৰত 13 গৰাকী নিলম্বিত ৰাজপত্ৰিত বিষয়ৰ আবেদন উচ্চতম ন্যায়ালয়ৰ খাৰিজ। মাজুলীৰ পৰ্যটন ক্ষেত্ৰক সত্ৰৰ উপৰি ভৌগোলিক আৰু পক্ষী পৰ্যটনৰ দিশত উদ্ভাৱনী চিন্তাধাৰাৰে বিকশাই তুলিবলৈ মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসৰ আহ্বান। অপাৰেচন সিন্দুৰৰ সফলতা আৰু দেশৰ সৈনিকসকলৰ বীৰগাথা প্ৰচাৰৰ আকাশবাণীৰ শৃংখলাত আজি কাৰ্বি আংলং জিলাৰ বৰ্ষীয়ান সেনা জোৱান মহিৰাম বেৰ অভিমত প্ৰচাৰ। আৰু IPLত আজি আহমেদাবাদত গুজৰাট টাইটানছ লক্ষ্ণৌ ছুপাৰ জায়েণ্টছৰ সন্মুখীন। আমাৰ এতিয়াৰ আঞ্চলিক বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি সন্ধিয়া 7:10 বজাত শুনিবলৈ পাব।